যিচয়া হেতাইশ অধ্যায়। সেইদিনা জিহুৱাই তেওঁৰ চোকা ডাঙৰ আৰু শকত তৰোৱালৰ সৈতে দ্ৰুতগামী লিবিয়াথন নাগক আৰু বেকাবেকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব। সেইদিনা এখন মনোৰম দাক্ষাবাৰীত সেই বিষয়ে গান কৰিবা। মই জিহুৱাই তাৰ প্ৰতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ, মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে। মই ক্ৰুদ্ধ কৰা নাই, কাঁইটীয়াৰ বন আৰু কাঁইট গছৰ হাবি যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গ'লে মই সেইবোৰক একেলগে দগ্ধ কৰিম। নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক আৰু মোৰে সৈতে সন্ধি কৰক, মোৰে সৈতে সন্ধি কৰিবলৈ দিয়া হওক। ভৱিষ্যত দিনত জাকুবে শিপা ধৰিব, ইজৰাইলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূমণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব। তেওঁ ইজৰাইলৰ পহাৰকক যেনেকৈ পহাৰ কৰিছিল তেনেকৈ তেওঁ ইজৰাইলক পহাৰ কৰিলেনে? তাৰ দ্বাৰাই হত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ'লনে? তেওঁ জাকুব আৰু ইজৰাইলক যুদ্ধলৈ পঠাই দিয়াৰ দ্বাৰাই দণ্ড দিছা। তেওঁ পূব দিশৰ বতাহৰ দিনা নিজৰ প্ৰবল বায়ুৰ দ্বাৰাই তেওঁক স্থানান্তৰিত কৰিলে। এই হেতুকে ইয়াৰ দ্বাৰাই জাকুবৰ অপৰাধ মোচন কৰা হ'ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰা এইয়ে সকলো ফল। আছেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ আৰু যজ্ঞ বেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব, কিয়নো গড়েৰে আবিত নগৰ পৰিতিক্ত হ'ব আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্য দৰে নিজন হ'ব। তাত ডামৰি চৰিব, তাত হ'ব আৰু ডালবোৰ খাব। তাৰ ডাল যেতিয়া শুকাই যায় তেতিয়া সেইবোৰ ভাঙি যাব আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব, কিয়নো এই লোকসকল বিবেচনাৰ শক্তি থকা লোক নহয়। এই হেতুকে তাৰ সৃষ্টিকৰ্তাই তাক দয়া নকৰিব আৰু তেওঁৰ নিৰ্মাণকৰ্তাই তাক কৃপা নকৰিব। সেইদিনা এই সকলো ঘটিব, জিহুৱাই ফৰাত নদীৰ বৈ যোৱা সোঁতৰ পৰা মিছৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব। আৰু সেই ইজৰাইলৰ লোকসকল, তোমালোকক এটা এটাকৈ গোট খোৱা হ'ব। সেইদিনা এটা ডাঙৰ হিঙা বজোৱা হ'ব আৰু অচুৰ দেশত নষ্ট হ'ব লগাসকল আৰু মিছৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব। তেওঁলোকে জেৰুচালেমত থকা পবিত্ৰ পৰ্বতত জিহুৱাৰ আৰাধনা কৰিব।